এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰি পঢ়িছো পুৰজ গগৈয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্ঠবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ এই সমাৰোহত 981গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্ঠবলক দীক্ষান্ত প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এটা দৃঢ় পদক্ষেপ গ্ৰহণৰ অংশৰূপে প্ৰথমবাৰৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছিল। বন সুৰক্ষা বাহিনীত জোৱানৰ নিযুক্তিৰ সংখ্যা 120% বৃদ্ধি কৰাৰ ফলত জোৱানৰ সংখ্যা 784ৰ পৰা 1724গৰাকী হৈছে। ইয়াৰে 90গৰাকী মহিলা। আনহাতে তৃতীয় অসম বন সুৰক্ষা বাহিনী বেটেলিয়ন সম্পূৰ্ণৰূপে নৱনিযুক্ত জোৱানেৰে গঠন কৰা হৈছে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কলিয়াবৰৰ হাতীমুৰাৰ ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। মথাউৰিটো পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কলিয়াবৰত যাতে ভৱিষ্যতে পুনৰ বানৰ সৃষ্টি নহয় তাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ অতি কম সময়ৰ ভিতৰতে মথাউৰি ভঙা স্থানত অস্থায়ী বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ বাবে জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি মথাউৰি ভঙা স্থানত স্থায়ী বান্ধ নিৰ্মাণ সন্দৰ্ভত বিশেষজ্ঞৰ মতামত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে কলং বুৱতিকৰণ প্ৰকল্পৰ বাবে অতিৰিক্ত 2-3 বছৰ সময় লাগিব বুলি তেওঁ প্ৰকাশ কৰে। এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত আছিল। সমগ্ৰ দেশতে আজি 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আয়োজন কৰা এটা অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অংশগ্ৰহণ কৰে। অসমতো হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম সঞ্চালকালয়ৰ উদ্যোগত আজি 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই দিৱসত ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু জয়ন্ত মল্লবৰুৱাৰ লগতে পদ্মশ্ৰী তথা অসম গৌৰৱ বঁটা প্ৰাপক বয়ন শিল্পী হেমপ্ৰভা চুতীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত ডিপুৰ ফাৰ্মাৰ গ্ৰথ চেণ্টাৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহঙে পৰিষদীয় 26টা সমষ্টিত একোটাকৈ বোৱা কটা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ জিলাখনৰ শিপিনীসকলৰ কল্যাণৰ বাবে পৰিষদে গ্ৰহণ কৰা আঁচনিৰ বিষয়েও প্ৰকাশ কৰে। বি টি আৰ প্ৰশাসনৰ উদ্যোগত চিৰাং জিলাৰ টুকুৰাঝাৰত 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বি টি আৰৰ 5খন জিলাৰ কেইবা শতাধিক শিপিনীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বি টি আৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ বসুমতাৰীয়ে শিপিনীসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি তিনিচুকীয়া জিলাত গছপুলি ৰোপণ, জিঅ' টেগিং, আপলোড আদি অব্যাহত আছে। জিলাখনত আজি কেইবাটাও আম্মসহায়ক গোটৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰীসকলে গছপুলি ৰোপণ কৰে। যোৰহাট জিলাতো জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত আৰক্ষী ছাউনীত গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ অভিযান আৰম্ভ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে আজি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান সন্দৰ্ভত আলোচনাৰ বাবে এখন বৈঠকত মিলিত হয়। এই বৈঠকত শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে তেওঁৰ অধীনৰ বিভাগ দুটাৰ দ্বাৰা ৰূপায়িত প্ৰকল্পসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মূলতঃ যোৱা সোমবাৰে অস্বাভাৱিক বৰষুণৰ ফলত হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰি পানী জমা হোৱা অঞ্চলসমূহৰ পৰা পানীৰ বহিৰ্গমনৰ প্ৰযুক্তিগত উপায় সম্পৰ্কে বিতংকৈ আলোচনা কৰা হয়। উল্লেখযোগ্য যে মন্ত্ৰী সিংঘালৰ নিৰ্দেশ মৰ্মে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়াসকলে ইতিমধ্যে উপগ্ৰহীয় প্ৰযুক্তিৰ মহানগৰীৰ বান প্ৰবল স্পৰ্শকাতৰ অঞ্চলসমূহৰ বাট পথ, নলা নৰ্দমা আদিৰ জৰীপ সম্পূৰ্ণ কৰিছে। আজিৰ বৈঠকত জৰীপৰ ফলাফলসমূহত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। মন্ত্ৰী সিংঘালে বিষয়াসকলক এই জৰীপ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়াৰ লগতে পানী জমা হোৱা অঞ্চলসমূহৰ পৰা তৎকালে পানী উলিয়াই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে মহানগৰীৰ বান সমস্যা সমাধান সন্দৰ্ভত একাংশ নাগৰিকে চৰকাৰলৈ আগবঢ়াই অহা মূল্যৱান দিহা পৰামৰ্শসমূহ বিশ্লেষণৰ বাবে মন্ত্ৰীগৰাকীয়ে আজি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।